আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰি কেইটা হৈছে, ঘূৰ্ণী বতাহ ৰিমনৰ প্ৰভাৱত আজি আৰু কাইলৈ ৰাজ্যত বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ হেল্পলাইন নম্বৰ মুকলি, 1 জুনত হ'বলগীয়া লোকসভাৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ, গৰমৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ নতুন সময়সূচী আৰু এছিয়ান ছিনিয়ৰ জিমনাষ্টিকছ চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীট হিচাপে দিব্যা কৰ্মকাৰৰ কৃতিত্ব অৰ্জন। বংগোপসাগৰত নিম্নচাপ সৃষ্টিৰ ফলত উৎপত্তি হোৱা ৰিমন ঘূৰ্ণী বতাহজাকে কালি নিশা 10:30 বজাৰ পৰা 12:30 বজাৰ ভিতৰত সমুদ্ৰ তীৰত খুন্দা মাৰে। আলিপুৰ ক্ষেত্ৰৰ ঘূৰ্ণী বতাহ সতৰ্ক কেন্দ্ৰৰ মুৰববী হবিবুৰ ৰহমান বিশ্বাসে এই কথা প্ৰকাশ কৰিছে। এই ঘূৰ্ণী বতাহজাক আৰু কিছু সময়লৈ উত্তৰ দিশলৈ গতি কৰিব আৰু ইয়াৰ পাছত উত্তৰ উত্তৰ পূব দিশলৈ গতি কৰি লাহে লাহে ইয়াৰ প্ৰকোপ হাম কাটিব। কালি নিশা প্ৰায় 4:30 বজাত প্ৰতি ঘণ্টাত 110-120 কিলোমিটাৰ বেগেৰে ঘূৰ্ণী বতাহজাক বাংলাদেশৰ খেপপাৰা আৰু পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জত প্ৰৱেশ কৰে। ঘূৰ্ণী বতাহৰ ফলত কলকাতাকে ধৰি দক্ষিণবংগৰ সকলো জিলাতে ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ বাতৰি পোৱা গৈছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি নতুন দিল্লীত ঘূৰ্ণী বতাহৰ পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মাছমৰীয়াসকলক দক্ষিণ বংগোপসাগৰ আৰু আন্দামান সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়াৰ লগতে সামুদ্ৰিক এলেকাৰ প্ৰায় 1 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যও বন্ধ কৰি দিয়া হৈছে। ৰিমন ঘূৰ্ণী বতাহৰ প্ৰভাৱ অসমৰ কিছু অংশত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহ সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে নিয়ন্ত্ৰণ কক্ষসমূহ কাৰ্যক্ষম কৰি তোলা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা দিছে। ধুবুৰী, দক্ষিণ হালমৰা, বঙাইগাঁও, বজালী, তামোলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত ঘণ্টাত 40-45 কিলোমিটাৰ বেগেৰে বতাহ বলাৰো সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। জিলা প্ৰশাসনসমূহে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহক পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ হালমৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ লগতে বৰাক আৰু কুচিয়াৰী নদীত নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে কামৰূপ জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰত আজি আৰু কাইলৈ নাৱৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী পৌৰ নিগমে ভৰলু, বাহিনী, বশিষ্ঠ, মৰাভৰলু আৰু লক্ষ্মীজানকে ধৰি প্ৰধান নদী প্ৰণালীসমূহৰ জাবৰ নিষ্কাষণ সুনিশ্চিত কৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণৰ সুবিধাৰ্থে 112, 1070 আৰু 1077 জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱা 6টা পৰ্যায়ৰ পৰিস্থিতি পৰ্যালোচনা কৰি বাকী থকা 7ম তথা অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহে অধিক আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। 7ম পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57খন সংসদীয় আসনৰ বাবে 1 জুনত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত বিহাৰৰ 8খন আসনত 134গৰাকী, চণ্ডীগড়ৰ 1খন আসনত 19গৰাকী, হিমাচল প্ৰদেশৰ 4খন আসনত 37গৰাকী, ঝাৰখণ্ডৰ 3খন আসনত 52গৰাকী, ওড়িশাৰ 3খন আসনত 64গৰাকী, পঞ্জাৱৰ 13খন আসনত 328গৰাকী, উত্তৰ প্ৰদেশৰ 13খন আসনত 164গৰাকী আৰু পশ্চিমবংগৰ 9খন আসনত 124গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ, ঘোচি আৰু বাঁছগাঁৱত 3খনকৈ জনসভাত অংশগ্ৰহণ কৰি ভোটদাতাৰ সমৰ্থন বিচাৰে। শ্ৰীমোডীয়ে কয় যে কু উদ্দেশ্য আৰু নীতিসমূহৰ বাবে দেশে তৃতীয়বাৰৰ বাবে বিজেপি NDA চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে ছালেমপুৰ আৰু বলিয়াত জনসভা সম্বোধন কৰি কয় যে বৰ্তমান সময়ত জনসাধাৰণ মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বাবে হতাশ হৈ পৰিছে। কালি বিহাৰৰ ঔৰংগাবাদ আৰু কৈমুৰৰ লগতে পঞ্জাৱৰ লুধিয়ানাত 3খনকৈ জনসভা সম্বোধন কৰাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কুশিনগৰ, ছালেমপুৰ আৰু চান্দৌলিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। ইফালে মিৰ্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্ৰিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিংকি কৌলৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উখানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ক নিজৰ পৰিয়ালৰ দৰে ভাবে আৰু প্ৰতিজন নাগৰিকৰ জীৱন সমৃদ্ধিশালী কৰি তোলাৰ বাবে চেষ্টা কৰিছে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালেও কালি পশ্চিমবংগৰ দমদমৰ পৰা উলিওৱা এটা ৰোড শ্বত অংশ লোৱাৰ লগতে কলকাতাৰ চৌৰাংগীত এখন বিশাল জনসভা সম্বোধন কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও আজি কেইবাখনো জনসভাত অংশ ল'ব। প্ৰিয়ংকা গান্ধীয়ে হিমাচল প্ৰদেশৰ চাম্বা আৰু শ্বাহপুৰ সমষ্টিত দুখনকৈ জনসভা সম্বোধন কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে আজি পাটনা চাহিব আৰু পাটলিপুত্ৰত নিৰ্বাচনী প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা জনপ্ৰিয় কণ্ঠশিল্পী হংসৰাজ হংসৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয়। সভাত দিয়া ভাষণত ডঃ শৰ্মাই পঞ্জাৱৰ শাসনাধিষ্ঠিত ভগৱত মান চৰকাৰক সমালোচনা কৰি কয় যে বৰ্তমানৰ পঞ্জাৱ চৰকাৰে মুঠ GDPৰ 47% ঋণ পৰিশোধৰ নামত খৰচ কৰিবলগীয়া হোৱাত জনকল্যাণমূলক আঁচনি ৰূপায়ণত ব্যৰ্থ হৈছে। তেওঁ লগতে কয় যে পূৰ্বে পঞ্জাব দেশৰ ভিতৰতে অন্যতম আদৰ্শ ৰাজ্য আছিল যদিও কংগ্ৰেছ আৰু আপৰ চৰকাৰৰ দিনত ৰাজ্যখনত আৰ্থিক অস্থিৰতাই বিৰাজ কৰিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যখনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে দেশৰ প্ৰচাৰ মাধ্যমত চৰকাৰী বিজ্ঞাপন প্ৰকাশ কৰি ৰাইজৰ ধন অপব্যৱহাৰ কৰা বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পঞ্জাৱতো দ্বৈত ইঞ্জিনৰ চৰকাৰ গঠন হলেহে জনসাধাৰণ উপকৃত হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে। যোৱা 10 বছৰত শ্ৰীমোদীৰ নেতৃত্বত অসম তথা উত্তৰ পূবত হোৱা দ্ৰুত উন্নয়নৰ কথা ব্যাখ্যা কৰি ডঃ শৰ্মাই লগতে কয় যে অসমে মুঠ GDPৰ মাত্ৰ 24% ঋণৰ নামত পৰিশোধ কৰে। পূৰ্বে উত্তৰ পূবৰ কোনো ৰাজ্যতে বিজেপি চৰকাৰ নাছিল যদিও যোৱা 10 বছৰত অঞ্চলটোৰ জনসাধাৰণে বিজেপিক আঁকোৱালি লোৱাৰ কাৰণ নৰেন্দ্ৰ মোদীৰ জনমুখী আঁচনি তথা উন্নয়ন বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মোদী চৰকাৰ দৃঢ় পদক্ষেপৰ বাবে উগ্ৰবাদে অস্থিৰ কৰা উত্তৰ পূবত এতিয়া শান্তি বিৰাজ কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে ড্ৰাগছৰ সৰবৰাহ ৰোধৰ ক্ষেত্ৰতো কেন্দ্ৰৰ কঠোৰ নীতিয়ে উত্তৰ পূবক সহায় কৰিছে। উগ্ৰবাদ আৰু ড্ৰাগছৰ সমস্যাৰ পৰা পঞ্জাৱৰ যুৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ বিজেপি চৰকাৰক সমৰ্থন দিয়াৰ বাবেও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণক আহান জনায়। ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা কেইবাখনো জিলাত বিদ্যালয় পাঠদানৰ নতুন সময়সূচী ধাৰ্য কৰা হৈছে। সেই অনুসৰি যোৰহাট, কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিককৃত আৰু ব্যক্তিগত খণ্ডৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। সেইদৰে কৰিমগঞ্জ জিলাতো প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা 12:15 বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:45 বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময় পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1:15 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে জিলাসমূহৰ বিদ্যালয়ৰ পাঠদানৰ এই নতুন সময়সূচী আজিৰে পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ সংমণ্ডলৰ ভিতৰত থকা এলেকাসমূহত যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে শীঘ্ৰে কেতবোৰ ষ্টেচনত 53খন নতুন ফুট অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যাত্ৰীসকলে যাতে সুৰক্ষিতভাৱে এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ অহা যোৱা কৰিব পাৰে তাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে বিগত বৰ্ষত 10খন ফুটব্ৰিজ নিৰ্মাণ কৰে। বৰ্তমান কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়াকে ধৰি মুঠ 5টা সংমণ্ডলত 279খন কাৰ্যক্ষম ফুট অভাৰব্ৰিজ আছে। অহা 1 জুনৰ পৰা বটলিং ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচা পাত ক্ৰয় নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলিং ফেক্টৰীসমূহে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে সদৌখন ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অহা 2 জুনৰ পৰা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে। ইফালে ৰাজ্যৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ককে উন্নতমানৰ কেঁচা পাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰিবলৈ আহান জনাই সন্থাৰ তৰফৰ পৰা কালি তিতাবৰ, তিয়ক, মৰিয়নি আদিকে ধৰি বিভিন্ন স্থানত সজাগতা ৰেলী উলিওৱা হয়। এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বৰ্ণ জয় কৰি দীপা কৰ্মকাৰে প্ৰথমগৰাকী ভাৰতীয় এথলীট হিচাপে কৃতিত্ব অৰ্জন কৰিছে। উজবেকিস্তানৰ ৰাজধানী চহৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ শেষৰ দিনা জিমনাষ্টগৰাকীয়ে 13.56 স্কৰ অৰ্জন কৰি উত্তৰ কোৰিয়াৰ কিম ছন হায়ং আৰু জো কিয়ং বাইলক পৰাস্ত কৰে। উল্লেখযোগ্য যে 2016ৰ ৰিঅ' অলিম্পিকত চতুৰ্থ স্থান অৰ্জনকাৰী দীপাই ইয়াৰ পূৰ্বে 2015ত একেটা ইভেণ্টতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কলকাতা নাইট ৰাইডাৰ্ছে কালি ছানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটে পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এল ক্ৰিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত কলকাতাই 114 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ 10 অভাৰ 3টা বলতে 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰহমানুল্লাহ গুৰবাজে 39 ৰাণ কৰাৰ বিপৰীতে ভেংকটেশ আয়াৰে 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৱে 18 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 113 ৰাণহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ অধিনায়ক পেট কামিন্সে সৰ্বাধিক 24 ৰাণ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ আন্দ্ৰে ৰাছেলে 3টা উইকেট দখল কৰে। মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতীয় সেনাৰ উদ্যোগত আৰু বিটিআৰ চৰকাৰৰ সহযোগত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অহা 26 জুলাইৰ পৰা 31 আগষ্টলৈ 133 সংখ্যক দুৰন্ত ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনত অংশ ল'ব পৰাকৈ প্ৰতিভাৱান খেলুৱৈ বাছনি কৰাৰ উদ্দেশ্যে কালি বড়োলেণ্ড এফ চিয়ে কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিশেষ বাছনি শিবিৰ অনুষ্ঠিত কৰে। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হলিচৰণ নাৰ্জাৰী এই শিবিৰত উপস্থিত থাকে। উল্লেখযোগ্য যে বড়োলেণ্ড এফ চিয়ে দুৰণ কাপৰ বাবে কোকৰাঝাৰকে ধৰি 5খন জিলাত খেলুৱৈ বাছনি কৰিব। খেলপুৰি কাইলৈ চিৰাঙত 30 মিনিট, বাক্সাত 1 জুনত, তামুলপুৰত আৰু 3 জুনত ওদালগুৰি জিলাত খেলুৱৈ বাছনি শিবিৰ আয়োজন কৰা হ'ব। অসম ভলীবল সন্থাৰ তত্বাৱধানত আৰু ঢকুৱাখানা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা 1 আৰু 2 জুনত ঢকুৱাখানাত তৃতীয় শ্ৰেণী ভলীবল ৰেফাৰী পৰীক্ষা অনুষ্ঠিত হ'ব। এই প্ৰক্ৰিয়াৰ প্ৰথম দিনা ৰেফাৰী ছেমিনাৰ আৰু দ্বিতীয় দিনা ৰেফাৰী পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰাসকলে পৰীক্ষাৰ নীতি নিয়ম আৰু অৰ্হতা সন্দৰ্ভত ঢকুৱাখানা জিলা ক্ৰীড়া সন্থাৰ সৈতে যোগাযোগ কৰি সবিশেষ জানিব পাৰিব। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই।
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা গৰমৰ প্ৰকোপৰ লগতে হাৱাৰ ঘূৰ্ণি বতাহৰ বাতৰি আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বম্বেত ৰুমালৰ ৰুদ্ৰৰূপ, ৰাজস্থানত তাপদহন, দৈনিক অগ্ৰদূত কাকতে আহিছে ৰুমাল প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী, আমাৰ অসম কাকতে আহি আছে ৰুমাল, অসমৰ খবৰ কাকতে দেশত গৰম হৈছিলে নতুন ৰেকৰ্ড, অসমৰ প্ৰতিদিন কাকতে ৰাজ্যত ধবংস হল 3.23 লাখ হেক্টৰ বনভূমি, দৈনিক অসম কাকতে নিষেধাজ্ঞা ওচৰৰ কয়লাৰ মুক্ত খনন আদি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। 48,649 পাংখাৰ অভাৱ বিদ্যালয়ত শিৰোনামে দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দিল্লীত সাংঘটিত হোৱা অগ্নিকাণ্ডত 7গৰাকী নৱজাতকৰ কৰুণ মৃত্যু হোৱা বাতৰি প্ৰায়কেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পঞ্চম পৰ্যায় পৰ্যন্ত দেশৰ ভিতৰত দুবাৰ ভোটদানৰ হাৰ সৰ্বাধিক হোৱা বাতৰিটোৰ লগতে আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কলকাতা নাইট ৰাইডাৰ্ছ বিজয়ী খিতাপ দখল কৰা বাতৰিটোক গুৰুত্ব সহকাৰে কাকতসমূহে প্ৰকাশ কৰিছে। মোদীৰ তৃতীয় কাৰ্যকালত এক দেশ এক নিৰ্বাচন নিশ্চিত বুলি অমিত শ্বাহ ডাঙৰীয়াই কৰা মন্তব্যক আমাৰ অসম আৰু অসমৰ খবৰ কাকতে প্ৰকাশ কৰিছে। ইয়াৰ লগতে ৰাজ্যত বিদ্যুতৰ উৎপাদনৰ বিপৰীতে 3,000 মেগাৱাটলৈ বৃদ্ধি পোৱা বাতৰিটোকো প্ৰকাশ কৰিছে। অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্ত দত্তই ডিজাইন কৰা বস্ত্ৰৰে বিশ্বৰ দুগৰাকী ছুপাৰ মডেলে কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ। মাজুলীৰ ভূগৰ্ভৰে উত্তৰ পূব ভাৰতৰ মুখ্য চহৰলৈ এছিয়াৰ সৰ্ববৃহৎ গেছ পৰিবাহী পাইপলাইন। বোকাখাতত জন বিজ্ঞান সমিতি অসমৰ তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সফল সামৰণি এই বাতৰি তিনিটাত দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যসভাৰ কাকতে অমিত শ্বাহে ইউএছএছআই এক্ৰছ ইণ্ডিয়া ইজ বিজেপি ৰিটাৰ্ণ টু পাৱাৰ বুলি কৰা মন্তব্যক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আনহাতে দি চেণ্টিমেল কাকতে ডিজিটেল এৰেষ্ট দ ৰেপিড প্ৰেক্টিছ অফ চাইবাৰ ক্ৰিমিনেলছ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ধন্যবাদ বৰষা। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আগবঢ়াই কৈ দিছো। ঘূৰ্ণি বতাহ ৰিমালৰ প্ৰভাৱত আজি আৰু কাইলৈ ৰাজ্যত প্ৰবল বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। 1 জুনত হ'বলগীয়া লোকসভাৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ আৰু এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীট হিচাপে দীপা কৰ্মকাৰৰ কৃতিত্ব অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।